এয়া আকাশবাণী, বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য কাইলৈ সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিংকেনৰ সৈতে বৈঠকত মিলিত হয়। বিশ্ব স্বাস্থ্য সংস্থাই য়েমেনত ইউটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ 13গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি ICC চেম্পিয়নশ্বিপ এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি 3-0 ফলাফলেৰে শৃংখলা হস্তগত কৰে। যোৱা নিশা দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ নশ্বৰ দেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াত মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাৰ্ঘ্য নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আম আদমী পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিচি, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকে ধৰি ভালেসংখ্যক নেতায়ো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ গৈ নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন উপ ৰাষ্ট্ৰপতি হামিদ আনচাৰী, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ আৰু জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লায়ো নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। যোৱা নিশা 9:51 নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত 92 বছৰ বয়সত বৰ্ষীয়ান নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বিশ্বৰ প্ৰসিদ্ধ অৰ্থনীতিবিদসকলৰ অন্যতম ডঃ মনমোহন সিঙে 1982 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত 1985 চনৰ পৰা 1987 চনলৈ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। পি ভি নৰসিংহ ৰাও চৰকাৰৰ দিনত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ সিঙে 1991 চনৰ অৰ্থনৈতিক উদাৰীকৰণৰ ৰূপকাৰ হিচাপে ভাৰতীয় অৰ্থনীতিত সৰ্বকালৰ সৰ্ববৃহৎ সংস্কাৰ সাধন কৰে। 2004 চনৰ পৰা 2014 চনলৈ কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ সময়ত 2টা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ডঃ মনমোহন সিং 1991 চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে 28 বছৰ ধৰি অসমক প্ৰতিনিধিত্ব কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙৰ বিয়োগত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব। ইয়াৰ লগতে আমোদ প্ৰমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব। প্ৰয়াত মন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কাইলৈ পুৱা 9:30 বজাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি তেওঁৰ দিল্লীৰ বাসগৃহত জনসাধাৰণৰ অন্তিম দৰ্শনৰ বাবে ৰখা হ'ব। তেওঁ লগতে কয় যে কাইলৈ পুৱা প্ৰয়াত মনমোহন সিঙৰ পাৰ্থিৱ দেহ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা লৈ যোৱা হ'ব আৰু তাত জনসাধাৰণ তথা দলীয় কৰ্মীসকলে নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিব। পাছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱত মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰৰ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, বিশিষ্ট অৰ্থনীতিবিদ আৰু প্ৰসিদ্ধ নেতা হেৰুৱালে বুলি উল্লেখ কৰা হৈছে। ডঃ মনমোহন সিঙে জাতীয় জীৱনত গভীৰ চাপ এৰি থৈ যোৱা বুলিও প্ৰস্তাৱত কোৱা হৈছে। মন্ত্ৰীসভাৰ বৈঠকত এই বুলি কোৱা হয় যে তেওঁ 1991 চনৰ পৰা 1996 চনলৈ ভাৰতত বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল আৰু সকলোৱে তেওঁৰ অৰ্থনৈতিক সংস্কাৰৰ সৰ্বাত্মক নীতিৰ ভূয়সী প্ৰশংসা কৰিছে। মন্ত্ৰীসভাৰ সদস্যসকলে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে 2 মিনিট মৌনতা অৱলম্বন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ৱাশ্বিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিব এণ্টনি ব্লিংকেনৰ সৈতে বৈঠকত মিলিত হয়। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে বৈঠকত বিগত 4 বছৰত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ দেশ দুখনৰ পাৰস্পৰিক স্বাৰ্থৰ লগতে বিশ্বৰ হিত সাধন কৰিব বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ব স্বাস্থ্য সংস্থা WHOৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধনোম গেব্ৰেয়েছছে য়েমেনৰ ৰাজধানী ছানাত হুতি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ 13 গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰী ঘেব্ৰেয়েছছে সামাজিক মাধ্যমযোগে কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাই আটক কৰা লোককেইজনক শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰসংঘই যোৱা জুনত ইয়াৰ 13 জন কৰ্মচাৰীক হুতি বিদ্ৰোহীয়ে আটক কৰাৰ কথা নিশ্চিত কৰিছে। অৰুণাচল প্ৰদেশস্থিত ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰেল ছচাইটি চমুকৈ IFCSAP অনুষ্ঠানে এই বছৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি এমহীয়াকৈ এই জয়ন্তী পালনৰ দিহা কৰিছে। জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গৃহমন্ত্ৰী মামা নেতুঙে এই অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰে। আমাৰ পূৰ্বপুৰুষসকলৰ সন্মান, আমাৰ বিশ্বাসৰ উদযাপন আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণা বিষয়েৰে আয়োজিত এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰাজ্যৰ পৰিচয় বহন কৰা পৰম্পৰা আৰু মূল্যবোধক সন্মান প্ৰদৰ্শন কৰি এখন মঞ্চ প্ৰদান কৰা। মন্ত্ৰী জুৱেল ওৰামে খিলঞ্জীয়া পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত IFCSAPয়ে লোৱা এই উদ্যোগৰ প্ৰশংসা কৰে। তেওঁ কয় যে খিলঞ্জীয়া পৰিচয় বহন কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা এই পদক্ষেপ আন ৰাজ্যসমূহৰ বাবে আদৰ্শ হিচাপে চিহ্নিত হৈছে। তেওঁ লগতে কয় যে অৰুণাচল প্ৰদেশৰ চহকী ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে বিগত 25 বছৰত খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে সেয়া প্ৰশংসাৰযোগ্য। তেওঁ কয় যে মাইলৰ খুঁটি হিচাপে বিবেচিত হোৱা এই অনুষ্ঠানে ৰাজ্যখনৰ পৰম্পৰাসমূহৰ সহনশীলতা ৰক্ষা কৰিছে আৰু লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজৰ একতাৰ বান্ধোন কটকটীয়া কৰিছে। বিচিত্ৰতাৰে ভৰা ৰাজ্যখনৰ সংস্কৃতিৰ ধ্বজা বহন কৰা পৰম্পৰাগত নৃত্য আৰু সংগীতেৰে এই অনুষ্ঠান মুখৰিত হৈ পৰিছে। ৰাজস্থানৰ আজমেৰত চুফী সন্ত হজৰত খোৱাজা মইনুদ্দিন চিষ্টিৰ 813 সংখ্যক উৰুচৰ প্ৰস্তুতি আৰম্ভ হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰে আজমেৰৰ দৰগাহত চাদৰ আগবঢ়োৱা পৰম্পৰা সম্পন্ন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠান প্ৰচাৰ হোৱাৰ ঠিক পাছতেই আঞ্চলিক ভাষাৰ ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী 2024 বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা 28 ডিচেম্বৰৰ নিশা 8:02 দৃষ্টিপাতত সমাজৰ নিচ, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা 3 গৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। 31 ডিচেম্বৰৰ নিশা 8:02 দেশ বিদেশৰ ৰাজনীতি, সমাজনীতি, ক্ৰীড়া, সংস্কৃতি, সাহিত্য জগতৰ উল্লেখযোগ্য ঘটনাৱলীৰ বছৰজোৰা আলোকপাতৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত আকাশবাণী ষ্টুডিঅ'ত সাংবাদিক, চলচ্চিত্ৰ সমালোচক আৰু ৰাজনৈতিক পৰ্যবেক্ষক উপস্থিত থাকি বছৰটোৰ উল্লেখযোগ্য ঘটনাৱলীৰ পৰ্যালোচনা আগবঢ়াব। ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি বদোদৰাত অনুষ্ঠিত ICC চেম্পিয়নশ্বিপ এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰে। খেলখনত দীপ্তি শৰ্মাই বেটে বলে উজ্জীৱিত প্ৰদৰ্শনেৰে 3-0 ফলাফলত শৃংখলা জয়ত বৰঙণি আগবঢ়ায়। ভাৰতে 163 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 28 অভাৰ 2 বলত 5টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি 38 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য কাইলৈ সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি আই চি চি চেম্পিয়নশ্বিপ এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাজিত কৰি 3-0 ফলাফলেৰে শৃংখলা দখল কৰে। এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।